2020. বাতৰি পঢ়িছো হাস্যতী চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 অৰ্কিড শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন অহা 24 জুনত আৰম্ভ হ'ব আৰু নিম্ন সদনৰ অধ্যক্ষ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব। অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডঃ পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। ভাৰতৰ শ্ৰুতি বৰাই ফ্ৰী ষ্টাইল গ্ৰাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে আৰু ইংলেণ্ডে ওমানক 8 উইকেটত পৰাস্ত কৰি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ Super 8 পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি G7 শীৰ্ষ সন্মিলনলৈ আউটৰিচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা দ্বিপাক্ষিক বৈঠকৰ সবিশেষ অনুসৰি শ্ৰীমোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, জাৰ্মানীৰ চেঞ্চেলৰ অলাফ স্কাল্ছ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিচিডা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি ইটালীলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত কয় যে চৰকাৰে ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় তথা ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্ৰমণৰূপে G7 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইটালীলৈ ৰাওনা হোৱাৰ কথাটোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা বছৰত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে। G7 আউটৰিচ শীৰ্ষ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ প্ৰসংগই অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে এই ভ্ৰমণৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলন আৰু এইবাৰৰ G7 শীৰ্ষ সন্মিলনৰ ফলাফলৰ ক্ষেত্ৰত অধিক সমন্বয় গঢ়ি তোলা আৰু কম উন্নত দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলাপ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। শ্ৰীমোদীয়ে কয় যে তেওঁ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা অন্য নেতাসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব আৰু লোকসভা অধ্যক্ষ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিৱেশনৰ সময়ছোৱাত নৱ নিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিৱেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈও আলোচনা অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব। সংসদৰ অধিৱেশন 3 জুলাইত সামৰণি পৰিব। অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডঃ পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান অতিথি হিচাপে 10 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে কালি অজিত ডোভাল আৰু ডঃ পি কে মিশ্ৰাৰ নিযুক্তিত অনুমোদন জনায়। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া শ্ৰী ডোভাল আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া শ্ৰী মিশ্ৰাৰ নিযুক্তি প্ৰধানমন্ত্ৰী কাৰ্যকালৰ সামৰণ অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰযোজ্য হ'ব। শ্ৰীডোভাল আৰু ডঃ মিশ্ৰাই কাৰ্যকালৰ সময়ছোৱাত কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব। ইফালে অমিত খাৰে আৰু তৰুণ কাপুৰক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁলোকৰ নিযুক্তি যোৱা 10 জুনৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে কালি নতুন দিল্লীত নমামি গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতি বুজ লয়। বৈঠকত পৰিষ্কাৰ গংগাৰ বাবে থকা ৰাষ্ট্ৰীয় অভিযান বিকশাই তোলা পৰিৱেশ প্ৰবাহ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰা হয়। এই ব্যৱস্থা প্ৰয়াগ পৰ্টেলৰ অভিচ্ছেদ্য অংগ। বৈঠকত মন্ত্ৰীগৰাকীয়ে গংগা আৰু ইয়াৰ উপন্যাসসমূহক সামৰি নালানা গংগে অভিযানৰ বৰ্তমানৰ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৰ্তমান নৈ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ আওতাৰ বাহিৰত থকা অঞ্চলসমূহত দেখা দিয়া প্ৰত্যাহানসমূহৰ মুখামুখি হোৱাৰ লগতে সেই অঞ্চলসমূহত বিভিন্ন কৌশল বিকশাই তোলাৰ ক্ষেত্ৰত থকা কৌশল উদ্ভাৱনীমূলক সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে নমো গংগে কাৰ্যসূচীৰ অধীনত চলি থকা পৰিষ্কাৰ প্ৰকল্পৰ অগ্ৰগতিৰো বুজ লয়। খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ৰঘুনাথ সিং বিত্তৰ অধ্যক্ষতাত কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীসিঙক মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা আঁচনি আৰু উদ্যোগসমূহৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত অহা 19 জুনৰ পৰা 22 জুনলৈ হ'বলগীয়া বিশ্ব খাদ্য ভাৰত 2024ৰ প্ৰস্তুতি সন্দৰ্ভতো অৱগত কৰোৱা হয়। তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক চৰকাৰৰ 100 দিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কাম কৰি যাবলৈ নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগী আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে কাম কৰিবলৈও বিষয়াসকলক আহান জনায়। মুম্বাইত কাইলৈৰ পৰা 21 মেলৈ 7 দিনীয়াকৈ 18 সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। নেশ্যনেল জিঅ'গ্ৰাফিকৰ তথ্যচিত্ৰ দিল্লী এনমলি এণ্ড অট'ৰ লাষ্টৰী প্ৰদৰ্শনীৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বৈশ্বিকীখন 15 জুনত দিল্লী, কলকাতা, চেন্নাই আৰু পুনেত প্ৰদৰ্শন কৰা হ'ব। ৰেড কাৰ্পেট অনুষ্ঠানৰ সময়ত দিল্লীত 17 জুনত, চেন্নাইত 18 জুনত, কলকাতাত 19 জুনত আৰু পুনেত 20 জুনত এই বৈশ্বিক প্ৰদৰ্শিত হ'ব। 78 মিনিটৰ দিল্লী এনমলি এণ্ড অট'ৰ লাষ্টৰী শীৰ্ষক বৈশ্বিকীখনৰ নিৰ্দেশনা কৰিছে চাৰ্লি হেমিল্টন জেমছে। ভাৰতৰ শ্ৰুতি বৰাই খ্ৰীষ্টৰ গৰাকী অশ্বচালনা প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শ্ৰুতি বৰা এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় অশ্বাৰোহী। খেলুৱৈগৰাকী শ্লোভেনিয়াৰ লিপিকাত অনুষ্ঠিত SII গ্ৰেছ বিশ্বকাপত 67.61 পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰে। ভাৰতীয় অশ্বাৰোহী সংঘৰ সম্পাদক কৰ্ণেল জয়বীৰ সিঙে এই ঐতিহাসিক কৃতিত্ব সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰুতিৰ প্ৰদৰ্শনেই দেশক গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰিছে। শ্ৰুতি বৰাই গ্ৰেছ বিশ্ব চেম্পিয়ন 2010 আৰু 2022 তথা 2014 চনৰ এছিয়া ক্ৰীড়া মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইংলেণ্ডে ওমানক 8 উইকেটত পৰাস্ত কৰি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। ওমানে যোৱা নিশাৰ নৰ্থ চাউথ এণ্টিগুৱাৰ ছাৰ্ছ ভিভিয়ান ৰিচাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত প্ৰথমে ডেডধৰা আমন্ত্ৰণ লাভ কৰি 47 ৰাণতে 8 উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত ইংলেণ্ডৰ অধিনায়ক জেছ বাটলাৰৰ 24 ৰাণৰ সহায়ত 3 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই 50 ৰাণ কৰে। খেলখনত ইংলেণ্ডৰ হৈ 4টা উইকেট দখল কৰা আদিল ৰাছিদক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে বাংলাদেশৰ কিংষ্টনৰ ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত নেডাৰলেণ্ডছক 25 ৰাণত পৰাস্ত কৰে। খেলখনে বাংলাদেশে প্ৰথমে বেটধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 159 ৰাণ কৰে। প্ৰত্যেকটোৱে নেডাৰলেণ্ডছক নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 134 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ 40টা বলত 64 ৰাণৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা ছাকিব আল হাছানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত সম্প্ৰতি পাপুৱা নিউগিনি আফগানিস্তানৰ সন্মুখীন হৈছে। খেলখনত পাপুৱা নিউগিনি প্ৰথমে বেট ধৰি আনলৈ বাতৰি অহা পৰলৈকে 15 অভাৰত 7টা উইকেট হেৰুৱাই 76 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। প্ৰতিযোগিতাৰ আন এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আয়াৰলেণ্ডৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ছুপাৰ 8 পৰ্যায়ত স্থান লাভ কৰিব আৰু এনেহলে পাকিস্তানৰ আশাত চেঁচা পানী পৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ এ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আৰু পাকিস্তান তৃতীয় স্থানত আছে। ভাৰত গ্ৰুপ এ শীৰ্ষত আছে। ভাৰতৰ দিব্য বিশ্বমুখী ছোৱালীৰ বিশ্বজনীয় দবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্ট চিটি ক্লাবত অনুষ্ঠিত খেলত খেলুৱৈগৰাকীয়ে বুলগেৰিয়াৰ বেলেছলভাৰ প্ৰাস্তিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষ বাছনিৰ দিব্যাই প্ৰাস্তিভাক 10 ৰাউণ্ডত মাত্ৰ 26 মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ প্ৰথমটো U20 খিতাপ। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰথম বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটগ্ৰেড শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব আৰু নিম্ন সদনৰ অধ্যক্ষ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব আৰু অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডঃ পি কে মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।